গুড ইভিনিং, এইটো আকাশবাণী কহিমা চামলগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। পহিলা হেডলাইন্স, পুৰা নাগালেণ্ডে ডাঙৰ উৎসাহ আৰু ডিভোচন লগতে খ্ৰীষ্টমাছ মানিছে। প্ৰধানমন্ত্ৰী মোদীৰ পৰা 44,600 কৰোৰ টকা ৰকম লগা দেশ লগা পহিলা ৰিভাৰ লিংকিং প্ৰজেক্ট কাৰণে ফাউণ্ডেশ্যন পাথৰ ৰাখি দিছে। দেশ পৰা আগে লগা প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী লগা 100th এনিভাৰ্চাৰীকে জনাই দি কিনা গুড গভৰ্ণেন্স ডে মানি আছে। আৰু প্ৰেচিডেণ্ট মুৰ্মুৰ পৰা বেছি ভাল কাম নিমিত্তে 17 বাচ্চা খানকে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ দিবলৈ আছে। এতিয়া পুৰা খবৰ, পৃথিৱীৰ লগতে আজি পুৰা নাগালেণ্ডে ডাঙৰ উৎসাহ আৰু ডিভোচন লগতে খ্ৰীষ্টমাছ মানিছে। জিজাছ খ্ৰাইষ্ট লগা জনমকে স্বাগত কৰি দিবলৈ কাৰণে চাৰ্চেছ আৰু ঘৰবিলাকে সুন্দৰ পৰা সাজাই দি কিনা থাকিছিলে। চাৰ্চেছবিলাকতে স্পেচিয়েল খ্ৰীষ্টমাছ চাৰ্ভিচেছ থাকিছিলে, যেতিয়া কমিউনিটি ফিষ্ট কাৰণে মানুহখন একেলগে জমা হৈছিলে। ফেষ্টিভ ভাৱনাকে দেখাই দি কিনা ঘৰ, দোকান আৰু পাব্লিক জেগাবিলাকে খ্ৰীষ্টমাছ ট্ৰিজ আৰু লাইট পৰা সুন্দৰ পৰা সাজাই দি কিনা আছে। হিমছ আৰু কেৰলছ গাই দিয়াৰ লগতে আজি দিন লগা খুচি আৰু ফেষ্টিভ বাতাৱৰণ আৰু ভাল বনি যাইছিলে। এইটো চেলিব্ৰেশ্যনৰ ওপৰতে আমি খান লগা কৰেছপণ্ডেণ্ট পৰা এটা ৰিপৰ্ট শুনিবলৈ পাৰিব।
ষ্টেট কেপিটেল ডে মেৰী হেল্প অফ খ্ৰীষ্টিয়ানছ কেথিড্ৰেল জন্দু কহিমা ডায়োচেছ লগা আচল গীৰ্জা আছে। এইটো দে বেছি মানুহ একেলগত মিলাই কিনা খুচি অকেশ্যন দে গানা কৰি কিনা প্ৰাৰ্থনা কৰিছে। গীৰ্জা আৰু ইটো আচবাচ জেগা খান্দিবি সুন্দৰ বা ডেকৰেট কৰি কিনা বেছি মানুহ আহি কিনা চাবলৈ বনাই ৰাখিছে। হাজাৰ হাজাৰ খ্ৰীষ্টান মানুহ খান লগতে টুৰিষ্ট খান বি মিলাই কিনা চাৰ্ভিচ দি যোগ লৈ কিনা এইটো দিনটো খুচি পৰা প্ৰাৰ্থনাৰ লগতে মনাইছে। এইটো নিচিনা একে চেলিব্ৰেশ্যনটো দোচৰা গীৰ্জা খান দিবি ৰাখিছে। কোনোবাতে বেবি যীচু লগা ষ্টেচুটো ধৰি কিনা প্ৰচেচন যাইছে। কোনোবা গীৰ্জা খান বা হোটাই মানি ৰাখি হিচাপ বাৰা খানা খাইছে। কোনোবা বা ফুড পেকেজেছ খানটো ভাগ কৰি দিছে আৰু গিফ্ট খান বি মেম্বাৰ্ছ আৰু গৰীব আৰু দুখী মানুহ খান লগতে ভাগ কৰি দি কিনা খ্ৰীষ্টমাছ লগা মৰম খবৰটো পঢ়াই ৰাখিছে। মইম কং নংলা, আকাশবাণী নিউজ, কহিমা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আজি খাজুৰাহো মধ্যপ্ৰদেশ দে 44,600 কৰোৰ টকা ৰকম লগা দেশ লগা পহিলা ৰিভাৰ লিংকিং প্ৰজেক্ট দ্য কেন বেটৱা ৰিভাৰ লিংকিং নেশ্যনেল প্ৰজেক্ট কাৰণে ফাউণ্ডেশ্যন পাথৰ ৰাখি দিছিলে। ইণ্ডিয়াতে এইটো কিচিম লগা পহিলা হ'বলৈ থকা দ্য কেন বেটৱা ৰিভাৰ লিংকিং প্ৰজেক্ট পৰা মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ লগা বুণ্ডেলখণ্ড ৰিজনতে পানী লগা ব্যৱস্থাকে ডাঙৰ হিচাপতে সুধাৰ কৰি দিবলৈ ভাৱনা কৰি দি আছে। ছত্ৰপুৰ, পান্না আৰু টিকামঘাৰ লৈ মধ্যপ্ৰদেশ লগা 10 ডিষ্ট্ৰিক্টবিলাকতে 8.11 লাখ হেক্টৰ জেগাতে খেতি বাৰীৰ কাৰণে পানী পুঞ্চাই দিবলৈ আৰু উত্তৰ প্ৰদেশতে আৰু 1.92 লাখ হেক্টৰ জেগাৰ কাৰণে পানী কাফি মাত্ৰাতে উপলব্ধ কৰাই দিবলৈ এইটো প্ৰজেক্ট লগা ভাৱনা আছে।
অলগ অলগ জিলাৰ কিষানৰ মিলনে কা মৌকা মিলা, মই উনকি খুচি দেখ ৰহা থা, উনকে চেহৰো পে আনন্দ দেখ ৰহা থা। उनको लगता था कि हमारी आने वाली पीढ़ियों का जीवन बन गया। साथियों, मध्य प्रदेश देश का पहला राज्य बना है जहां नदियों को जोड़ने के महाअभियान के तहत 2 परियोजनाएं शुरू हो गई है। साथियों, 21वीं सदी की सबसे बड़ी चुनौतियों में से एक है जल सुरक्षा। 21वीं सदी में वही देश आगे बढ़ पाएगा, वही क्षेत्र आगे बढ़ पाएगा जिसके पास पर्याप्त जल होगा और उचित जल प्रबंधन होगा।
শ্ৰী মোদীৰ পৰা দেশ লগা পহিলা ওমকাৰেশ্বৰ ফ্লটিং ছলাৰ প্ৰজেক্ট OFSPKB এফ এছ পি কে বি দেশ নিমিত্তে সমৰ্পিত কৰি দিছিলে। আৰু 1153 অটল গ্ৰাম সুশাসন ভাৱনছ কাৰণে ভূমিপূজন ৰাখি দিছিলে। প্ৰধানমন্ত্ৰীৰ পৰা ভাৰত ৰত্ন বাজপেয়ী লগা সন্মানতে এটা কমেমৰেটিভ কইন আৰু এটা ষ্টেম্প বি ৰিলিজ কৰি দিছিলে। এইটো অৱসৰতে কথা কৈ দিয়াতে শ্ৰীমোদীৰ পৰা কৈছে, এইটো ইভেণ্ট পৰা আগে লগা প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক এতিয়াও লগা 100th এনিভাৰ্চাৰীকে এটা শ্ৰদ্ধাঞ্জলি দিয়াকে জনাই দিয়ে। আগে লগা প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী লগা 100th এনিভাৰ্চাৰীকে জনাই দি কিনা আজি গুড গভৰ্ণেন্স ডে মানি আছে। এটা ৰিপৰ্ট শুনিবলৈ পাৰিব।
Born on 25th December 1924 in Gwalior, Atal Bihari Vajpayee's personality had many facets. He was a forceful orator, a writer, poet, a selfless social worker, journalist, but more than anything else, he was a leader among leaders.
Haar nahi manunga, raar nahi thaanunga, kaal ke kapaal par likhta mitata hoon, geet naya gaata hoon, geet naya gaata hoon.
He served thrice as the Prime Minister of India. His legacy comprises forward-looking economic policies, massive infrastructure projects, and development of national highways as well as roads in the rural areas. His astute and wise economic policies laid the foundation of a longest period of sustained growth in independent Indian history. It was under his leadership India successfully conducted Pokhran 2 nuclear tests and cemented its position as a nuclear state in 1998. He had a long parliamentary experience spanning over four decades. As a foreign minister, Atal Bihari Vajpayee was the first person to speak in Hindi in United Nations in 1977. He was awarded India's highest civilian honor, Bharat Ratna, in 2015. Anupam Mishra, Akashvani News, Delhi.
এইটো অৱসৰতে ডিফেন্স ছেক্ৰেটাৰী ৰাজেশ কুমাৰ সিংপ্ৰা নিউ দিল্লীতে ৰাষ্ট্ৰপৰ্প ৱেবছাইট আৰু এপ চুৰু কৰি দিছিলে। শ্ৰী সিংপ্ৰা কৈছে এইটো ৱেবছাইট পৰা ৰিপাব্লিক ডে, ইণ্ডিপেণ্ডেন্স ডে চেলিব্ৰেশ্যন, বিটিং ৰিট্ৰিট আৰু ডাব্লিউ নেশ্যন আৰু নেশ্যনেল ইভেণ্টছ লগতে জোৰা জানকাৰীবিলাক আম জনতা নিমিত্তে উপলব্ধ কৰাই দিব। কিয়পৰা এইটিবি কৈ দিছে কি টিকেট, পাৰ্কিং আৰু বিশেষ ইভেণ্ট কাৰণে বহিয়া লগা ব্যৱস্থাৰ লগতে জোৰা জানকাৰীবি চিটিজেনছ নিমিত্তে উপলব্ধ কৰাই দিব। আপুনি খান আকাশবাণী কহিমাৰ পৰা খবৰ দিয়া শুনি আছে। জল্দি তাজা খবৰ শুনিবলৈ কাৰণে আকাশবাণী লগা এক্স হেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কৰ কহিমাকে ফ'ল' কৰিবলৈ পাৰিব। আপুনি খান পৰা এইটো খবৰ বুলেটিনকে নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমা দেৱী শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপুনি খান পৰা চাম লগা খবৰ দিয়া শুনি আছে। নীতি আয়োগ লগা আগে লগা CEO অমিতাভ কান্ত পৰা আজি কৈছে চাউল 2047 তক 30 trillion US dollar তে ওপৰ পুঞ্চি যাবলৈ ইণ্ডিয়া লগা ক্ষমতা আছে আৰু এইটোকে মেনুফেকচাৰিং আৰু এক্সপৰ্ট উন্নতি পৰা হাসিল কৰি দিবলৈ পাৰিব। পাটনাৰ ৰাজভৱনতে গুড গভৰ্ণেন্স ডে লগা অৱসৰতে শ্ৰীকান্ত পৰা স্পেচিয়েল মেমৰিয়েল লেকচাৰ দি থাকিছিলে। টিঅ' পৰা কৈছে একটা ডেভেলপড দেশ বনি যাবলৈ কাৰণে ইণ্ডিয়াৰ পৰা টিঅ' লগা নেশ্যনেল GDP কে 9 times, পাৰ কেপিটা ইনকম কে 8 times আৰু মেনুফেকচাৰিং কেপাচিটি কে 16 times বঢ়াই দিবলৈ লাগিব। শ্ৰীকান্ত পৰা কৈছে হালিতে ইণ্ডিয়ান ইকনমি লগা চাইজ 4 trillion US dollar আছে আৰু এতিয়া থকা দিগদাৰী অৱস্থাতে এইটোকে আৰু আগে বঢ়াই দিবলৈ কাৰণে কম্পাউণ্ড তাকত লগা উন্নতিকে বনাই ৰাখি দিবলৈ লাগিব। G20 সামিটে ইণ্ডিয়া লগা আগে লগা শ্বেৰপা শ্ৰীকান্ত পৰা কৈছে ইণ্টাৰনেশ্যনেল লেভেলতে পৃথিৱীতে ডাঙৰ তাকত নিমিত্তে ঝগৰা, তাৰিফ ইয়াৰ টেক্স লগা লৰাই আৰু বিয়া গ্লোবেল ছাপ্লাই চেইন ডাঙৰ চুনৌতিবিলাক আছে, যেতিয়া ডমেষ্টিক ক্ষেত্ৰতে দেশ পুৰা তৃতীয় লগা আবাদী লগা ডিভিডেণ্ড আৰু অসন্তুলিত মেনুফেকচাৰিং উন্নতিকে সুধাৰ কৰি দিবলৈ লাগিব। প্ৰেচিডেণ্ট দ্ৰৌপদী মুৰ্মুৰ পৰা আহিয়াকালি নিউ দিল্লীতে 7টা কেটেগৰিজতে বেছি ভাল কাম কাৰণে 17 বাচ্চা খানকে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ দিবলৈ আছে। এইটো বাচ্চা খান 14টা ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজবিলাক পৰা আছে। আৰ্ট এণ্ড কালচাৰ, ব্ৰেভৰী, ইনোভেশ্যন, ছায়েন্স এণ্ড টেকনলজি, ছ'চিয়েল ছাৰ্ভিচ, স্পৰ্টছ আৰু এনভাইৰনমেণ্ট লগা ক্ষেত্ৰবিলাকতে বেছি ভাল কাম কাৰণে চৰকাৰৰ পৰা বাচ্চা খানকে বাল পুৰস্কাৰ দি থাকে। একজন এৱাৰ্ডিৰ পৰা একটা মেডেল, চাৰ্টিফিকেট আৰু চাইটেশ্যন বুকলেট পাবলৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আহিয়াকালি ভাৰত মণ্ডপমতে ইণ্ডিয়া লগা ফিউচাৰ লগা ফাউণ্ডেশ্যন হিচাপে পুৰা দেশতে বাচ্চা খানকে সন্মান কৰি দিয়া এটা চেলিব্ৰেশ্যন বীৰ বাল দিৱসতে ভাগ লৈ দিবলৈ আছে। এইটো অৱসৰতে টিঅ' পৰা জমা থকা মানুহখানকে বি এড্ৰেছ কৰি দি থাকিব। প্ৰধানমন্ত্ৰীৰ পৰা সুপোষিত গ্ৰাম পঞ্চায়ত অভিযান বি চুৰু কৰি দিবলৈ আছে। পৌষ্টিক আহাৰ লগতে জোৰা সেৱাবিলাকে মজবুত বনাই দি কিনা নিউট্ৰিশ্যনেল নতিজা আৰু ৱেল বিং সুধাৰ কৰি দিবলৈ এইটো লগা ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা এডুকেশ্যনিষ্ট আৰু ছ'চিয়েল ৰিফৰ্মাৰ পণ্ডিত মদন মোহন মালৱীয়কে আজি তেওঁ লগা বাৰ্থ এনিভাৰ্চাৰীতে শ্ৰদ্ধাঞ্জলি দিছে। এটা ছ'চিয়েল মিডিয়া পষ্টে শ্ৰী মোদীৰ পৰা কৈছে পণ্ডিত মালৱীয় একজন এক্টিভ ফ্ৰীডম ফাইটাৰ থাকিয়াৰ লগতে পুৰা জীৱন ইণ্ডিয়াতে এডুকেশ্যন লগা একজন পায়নিয়াৰ থাকিছিলে। দেশ নিমিত্তে পণ্ডিত মদন মোহন মালৱীয় লগা যোগদান সদায় প্ৰেৰণা লগা একটা চৰ্চ থাকিব বুলি শ্ৰী প্ৰধানমন্ত্ৰীৰ পৰা কৈছে। এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন EPFৰ পৰা এইটো চাল লগা অক্টোবৰ মহিনা সময়তে 13,41,000 নতুন মেম্বাৰ্ছবিলাক ৰেজিষ্টাৰ কৰি দিছে। লেবাৰ আৰু এমপ্লয়মেণ্ট মিনিষ্ট্ৰীৰ পৰা কৈছে মেম্বাৰ্ছ বঢ়ি যা লগা কাৰণ আছে বঢ়ি যা ৰোজগাৰ অৱসৰবিলাক, এমপ্লয়িজ বেনিফিট লগা জানকাৰী বঢ়াই দিয়া আৰু মানুহখনৰ মাজতে পুঞ্চি যাবলৈ কাৰণে EPFৰ পৰা লৈ দিয়া ভাল কদমবিলাক। প্ৰভিজনেল পে ৰোল ডেটাৰ পৰা এতিয়া লগা টকা পইচা চাল লাগা অক্টোবর মহিনাতে 7,50,000 নতুন মেম্বার্স জোড়াই দিয়া দেখাই দিছে। এইটো ডেটার 18-25 সাল উমর লাগা ডাঙর গিনতি দেখাই দিছে, যিনটো এইটো সময়তে জুড়ি যা পুরা মেম্বার লাগা 58% পৰা বেছি আছে। খবর শেষতে হেডলাইন্স আৰু একবার জনাই দি আছে। পুরা নাগালেন্ডে ডাঙর উৎসাহ আর ডিভোশন লগতে খ্রিসমাস মানিছে। প্রধানমন্ত্রী মোদী ব্রা 44,600 কোটি টাকা রকম লাগা দেশ লাগা পহিলা রিভার লিঙ্কিং প্রজেক্ট কারণে ফাউন্ডেশন পাথর রাখি দিছে। দেশ পুরা আগে লাগা প্রধানমন্ত্রী অটল বিহারী বাজপেয়ী লাগা 100 জন্ম এনিভার্সারিকে জনাই দি কিনা গুড গভর্নেন্স ডে মানি আছে। আর প্রেসিডেন্ট মুর্মু পুরা বেশি ভাল কাম নিমিত্তে 17 জন বাচ্চা খানকে প্রধানমন্ত্রী রাষ্ট্রীয় বাল পুরস্কার দিবলে আছে। আজি রাতি লাগা নাগামিজ খবর ইমানতে শেষ করে আছে। আহিয়া কালি ফুজির 7:25 মিনিটতে নাগামিজ খবর শুনবলে পারিবা।